এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই বৰ্ষাপ্ৰিয়া দত্ত। কামৰূপ জিলাৰ বামুণ্ডিৰ মনোজ কলিতা আৰু প্ৰবোধ কলিতা নামৰ দুগৰাকী উচ্চ শিক্ষিত যুৱকে অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ব্ৰহ্মপুত্ৰ বালিচৰৰ প্ৰায় 60 বিঘা মাটিত তৰমুজৰ খেতি কৰি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে। তেওঁলোকে বিগত 12 বছৰে তৰমুজৰ খেতিৰ লগত জড়িত হৈ নিজৰ লগতে আন বহুজনৰ বাবে কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে। দুয়োজন যুৱকে তেওঁলোকৰ উৎপাদিত তৰমুজসমূহ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰে। বাক্সা জিলাৰ 63 নম্বৰ চাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত আখৰাৰ তিনিআলিৰ পৰা বেটবাৰী হৈ টকৰাকুছিলৈ মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত এটা পকীপথ আজি আধাৰশিলা স্থাপন কৰা হয়। 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ আধাৰশিলা স্থাপন কৰি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰকাশ কৰে যে ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত এই সমষ্টিত তেওঁলোকে ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। তাৰোপৰি এই বৰ্ষতে আৰু কিছু ৰাস্তা নিৰ্মাণৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী ব্ৰহ্মৰ লগতে বি টি আৰৰ পাৰিষদ মণ্টু বড়ো উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ কৰিয়াজানত কালি নিশা খাটাংপানী বন বিভাগে অভিযান চলাই হাতী দাঁতসহ এজন চোৰাং চিকাৰী আটক কৰিবলৈ সমৰ্থ হয়। বন বিষয়া শ্ৰৱণ শইকীয়াৰ নেতৃত্বত চলোৱা এই অভিযানত চোৰাং চিকাৰীজনৰ পৰা মাটিত পুতি থোৱা বনৰীয়া হাতীৰ 2টাকৈ দাঁত জব্দ কৰে। চোৰাং চিকাৰীজন বৰডুমচা কৰিয়াজান মেলতিৰি বস্তিৰ পাস্কেল বেংৰা বুলি জানিব পৰা গৈছে। চোৰাং চিকাৰী বেংৰা দীৰ্ঘদিনৰ পৰা এই কাৰ্য জড়িত আছে বুলি বন বিভাগে জানিবলৈ দিয়ে। তিনিচুকীয়াৰ ঢলাত যোৱা নিশা নিচাযুক্ত দ্ৰব্য সেৱনকাৰীৰ বিৰুদ্ধে ৰাইজে অভিযান চলাই 3জন নিচাযুক্ত দ্ৰব্য সেৱনকাৰী যুৱক আৰু সৰবৰাহকাৰীক আৰক্ষীৰ হাতত গতাই দিয়ে। ঢলাৰ বৰমুৰা মিৰিপথাৰৰ পৰা ৰাইজে ধৰা পেলোৱা এই নিচাসক্ত যুৱককেইজন হৈছে সুৰজিৎ মৰাণ, বিপ্লৱ মৰাণ আৰু বিক্ৰম মৰাণ। ওড়িশাৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত যোৱা 6 মাৰ্চৰ পৰা অনুষ্ঠিত 7ম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ধেমাজিৰ 5গৰাকী খেলুৱৈ পদক লাভ কৰিছে। এই ক্ৰীড়াৰ প্ৰতিযোগিতাত অসম দলৰ হৈ ধেমাজি জিলাৰ মাষ্টাৰ্ছ যোগাসন খেলুৱৈ নীতিশ নন্দীয়ে অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে। জিলাখনৰ যোগাসন ক্ৰীড়াৰ সন্থাৰ মাষ্টাৰ্ছ খেলুৱৈ ৰঞ্জন চুতীয়া, নৱনীতা বৰা, ডিম্পী গোহাঁই আৰু পল্লৱী শইকীয়াই ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাখনত বিপুল গগৈ প্ৰথম 5গৰাকী খেলুৱৈৰ মাজত থাকিবলৈ সমৰ্থ হয় বুলি ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক পুলেন দাসে জানিবলৈ দিয়ে। এই ক্ৰীড়াৰ প্ৰতিযোগিতাৰ আজি সামৰণি পৰিব। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা আৰু গ্ল'বেল ফুটবল ক্লাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই কালি গুৱাহাটী জজ ফিল্ডত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক 2-0 গ'লত পৰাস্ত কৰে। একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত গ্ল'বেল ফুটবল ক্লাবে ডুবি ক্ৰীড়া সন্থাক 3-1 গ'লত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাত আজি বাকী 2খন কোৱাৰ্টাৰ ফাইনেল খেলোৱা হ'ব। ইয়াৰ প্ৰথমখনত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব ৰাণী কোচিং চেণ্টাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দ্বিতীয়খন খেলত শ্বিলং লাজং ফুটবল ক্লাব লেনৰোল ফুটবল ক্লাবৰ সন্মুখীন হ'ব। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি ডুবাইত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে সমগ্ৰ দেশ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে। খেলখন দিনৰ 8 বজাত আৰম্ভ হ'ব। দেশ দুখনৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলসমূহে ফাইনেল খেলখন অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। ভাৰতে যোৱা মঙলবাৰে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলত নিউজিলেণ্ডক 44 ৰাণত পৰাভূত কৰি শক্তিশালী অভিলেখেৰে ফাইনেলত প্ৰৱেশ কৰিছে। বেটে বলে আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ বলত লাভ কৰা এই জয়ে প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ পইণ্ট তালিকাত ভাৰতৰ শীৰ্ষ স্থান সুদৃঢ় কৰি তুলিছিল। খেলৰ পূৰ্বে এখন সংবাদমেলত ভাৰতীয় দলৰ উপ অধিনায়ক শুভমন গিলে কালি কয় যে 2024 চনৰ T20 বিশ্বকাপৰ জয়ে দলৰ চাপ কিছু পৰিমাণে দূৰ কৰিছে। ভাৰতে শেহতীয়া খেলসমূহত আধিপত্য বিস্তাৰ কৰিছে যদিও নিউজিলেণ্ডৰ চাপৰ মাজত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ সামৰ্থ্য গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচিত হৈছে। 2019 চনৰ বিজয় দলটোৰ বাধা অতিক্ৰম কৰাৰ সামৰ্থ্যৰ কথা প্ৰতিফলিত কৰে। অসাধাৰণ ফিল্ডিং নিউজিলেণ্ডৰ শক্তিৰূপে বিবেচিত হৈ আহিছে। নিউজিলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে খেলৰ পূৰ্বে এখন সংবাদমেলত দলে ফাইনেল খেলখনত ভাৰতৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। অধিনায়কগৰাকীয়ে ফৰ্মত থকা ভাৰতীয় দলৰ প্ৰত্যাহ্বানৰ কথা স্বীকাৰ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত।